চফনীয়া ভাৱবাদী পুস্তক 2 অধ্যায় বিভিন্ন জাতিলৈ আহিব লগা দণ্ড। সেই নীলাজ জাতি, তোমালোক একত্ৰিত হোৱা, একেলগ হৈ গোট খোৱা, কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেৰে, সেই দিন তোহৰ দৰে উৰি অহাৰ আগেৰে, জিহুৱাৰ জ্বলন্ত ক্ৰোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেৰে, জিহুৱাৰ ক্ৰোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেৰে আপোনালোক একত্ৰিত হওক। সেই পৃথিৱীৰ সমুদায় নম্ৰ লোক, আপোনালোক যিসকলে জিহুৱাৰ শাসন প্ৰণালী মানি চলিছে, আপোনালোকে জিহুৱাক বিচাৰক, আপোনালোকে ধাৰ্মিকতা অনুশীলন কৰক, নম্ৰতা অনুশীলন কৰক, কিজানি জিহুৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব। গাজা জনশূন্য হ'ব আৰু অস্কিলোন ধ্বংসৰ স্থান হ'ব। অশ্বদুদৰ লোকসমূহক দুপৰ বেলা খেদাই দিয়া হ'ব আৰু ইক্ৰুণক উঘালি পেলোৱা হ'ব। সেই সমুদ্ৰ তীৰত বাস কৰা কৰেথিয়া লোকসকল আপোনালোকৰ সন্তাপ হ'ব। সেই পলেষ্টিয়াসকলৰ দেশ কণান, জিহুৱাই আপোনালোকৰ বিপক্ষে কৈছে, কোনো অৱশিষ্ট নথকালৈকে মই তোমাক উচ্ছন্ন কৰিম। সমুদ্ৰ তীৰৰ এলেকা হ'ব চৰণীয়া ভূমি, মেৰচাগ ৰখিয়াৰ তৃণভূমি আৰু মেৰচাগৰ জাকৰ নিৰাপদ আশ্ৰয় স্থান হ'ব। সেই সমুদ্ৰ তীৰৰ এলেকা যিহুদাৰ বংশ জীয়াই থকা অৱশিষ্ট লোকৰ অধিকাৰত থাকিব, তেওঁলোকে তাত মেৰচাগৰ জাক চৰাব, সন্ধিয়া তেওঁলোকে অস্কিউনৰ ঘৰত শুই থাকিব, তেওঁলোকৰ ঈশ্বৰ জিহুৱাই তেওঁলোকৰ প্ৰতিপালন কৰিব, তেওঁলোকৰ ভৱিষ্যত অৱস্থা পুনৰ স্থাপন কৰিব। মই মোৱাবে কৰা উপহাস আৰু অমুনৰ সন্তানবোৰে কৰা গালি শপনিবোৰ শুনিলো। তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে আৰু নিজৰ দেশ বহাবলৈ লোকসকলৰ অহিতে সীমা উলংঘ কৰিলে। সেয়ে বাহিনীগণৰ জিহুৱা ইজৰাইলৰ ঈশ্বৰে এইদৰে কৈছে, মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয় চদুম নিচিনা আৰু অমুনীয়াসকল ঘমুৰাৰ নিচিনা হ'ব, এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ'ব, চিৰকালৰ প্ৰতীত ভূমি হৈ থাকিব। মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। মোৱাব আৰু অমুনৰ অহংকাৰৰ কাৰণে তেওঁলোকলৈ এনে ঘটিব, কাৰণ তেওঁলোকে বাহিনীগণৰ জিহুৱাৰ লোকসকলৰ প্ৰতি ঠাট্টা বিদ্ৰূপ কৰিলে আৰু তেওঁলোকৰ অহিতে নিজৰ দেশ বহাই তুলিছে। জিহুৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ'ব, তেওঁ পৃথিৱীৰ সকলো দেৱ দেৱীক শক্তিহীন কৰিব। তেতিয়া সকলো জাতিৰ লোকে জিহুৱাৰ আৰাধনা কৰিব, নিজ নিজ দেশৰ পৰা সমুদ্ৰৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্ৰণিপাত কৰিব। সেই কুৰ্চিয়াসকল, তোমালোক মোৰ তৰোৱালৰ আঘাতত নিহত হ'বা। জিহুৱাই উত্তৰ দিশৰ বিৰুদ্ধে হাত মেলি অসুৰক বিনষ্ট কৰিব, নিনমি নগৰক একেবাৰে জনশূন্য আৰু মৰুভূমিৰ দৰে শুকান ভূমি কৰিব। তাৰ পাছত পশুৰ জাক আৰু বন্য প্ৰাণীবোৰ তাত বাস কৰিব। নগৰৰ ধ্বংসস্তূপবোৰত চৰাই আৰু ফেঁচাবোৰ বাঁহ সাজি ৰাতি কটাব। খিৰিকীত সিহঁতৰ চিৰিক চিৰিক শব্দ শুনা যাব। কাউৰীবোৰে খালী ঘৰবোৰৰ দুৱাৰ মুখত আহি মাতিব, কিয়নো ঘৰৰ এৰছ কাঠৰ চতিবোৰ তেওঁ উন্মুক্ত কৰিলে। এইয়ে সেই নিৰ্ভয়ে থকা উল্লাস পিয়া নিনবী নগৰ। তাই নিজৰ মনতে কয়, ময়ে আছো, মোৰ সমান আন কোনো নাই। তাই কেনেকৈ ধ্বংস হৈ গ'ল, বন্য পশুৰ আশ্ৰয়স্থল হ'ল। যিসকলে তাই ওচৰেদি যাব, প্ৰতিজনে ইচ ইচ কৰি ঘৃণা কৰিব আৰু তাইক হাতেৰে ভুকু দেখুৱাব।